এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয়টো চৌহদ হিচাপে ছাৰ জগদীশ চন্দ্ৰ বসু চৌহদ মুকলি কৰে। হোজাইৰ সাগৰ বস্তিৰ প্ৰায় 82 বিঘা ভূমিত 55,50,00,000 টকা ব্যয়েৰে এই চৌহদটো নিৰ্মাণ কৰা হৈছে। এইফালে দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যত এই সময়ত 3খন চিকিৎসা মহাবিদ্যালয় আছিল আৰু বৰ্তমান এনে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 14লৈ বৃদ্ধি পাইছে। চৰকাৰে অসমত 30খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। স্বৰাজোত্তৰ কালৰ অসমত যিমান শিক্ষানুষ্ঠানৰ জন্ম হৈছে তাৰ সকলো অভিলেখ যোৱা কেইটামান বছৰত ভংগ হোৱা বুলি মন্তব্য কৰি ডঃ শৰ্মাই কয় যে অসমত এসময়ত বিশ্ববিদ্যালয় বুলিবলৈ কেৱল গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় আছিল যদিও বিগত কেইটামান বছৰত ৰাজ্যত বহুকেইখন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। তেওঁ কয় যে অসমত জ্ঞান আৰু প্ৰজ্ঞাৰ নতুন আন্দোলন আৰম্ভ হৈছে। তেওঁ কয় যে সভ্যতাৰ ভেটি প্ৰাচীন পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰে যদিও সময়ৰ সৈতে প্ৰাসংগিক হৈ নাথাকিলে সেই সভ্যতা কেতিয়াও জীয়াই নাথাকে। বিশ্ববিদ্যালয়সমূহ পুৰাতন অধ্যয়নৰ লগতে আধুনিক জ্ঞান আৰু বিজ্ঞান চৰ্চাৰ কেন্দ্ৰ হ'ব লাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। চলিত বৰ্ষৰ আৰম্ভণিতে হোৱা এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ সফলতাৰ বিষয়ে উল্লেখ কৰি ডঃ শৰ্মাই কয় যে এই সন্মিলনৰ ছমাহৰ ভিতৰত 1,40,000 কোটি টকাৰ বিনিয়োগ অসমলৈ আহিছে। নামৰূপত সাৰ কাৰখানা, জাগিৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্প, ধুবুৰীত 3,200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্প, গুৱাহাটীত চিকিৎসালয় আৰু হোটেলৰ সমন্বয়েৰে চিকিৎসা পৰ্যটন, নুমলীগড় শোধনাগাৰত বাহিৰে ইথানল প্ৰস্তুতকে ধৰি বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অসমক উৎপাদনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে উজনিৰ পৰা নামনিলৈ কেইবাটাও বিশাল উদ্যোগ স্থাপন হ'ব। ৰাজ্যৰ যুৱক যুৱতীক ইয়াত নিয়োগৰ বাবে উপযুক্ত কৰি তুলিবলৈ ৰাজ্যৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহৰ প্ৰতি তেওঁ আহ্বান জনায়। অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া BTC নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ আজি সামৰণি পৰে। তামোলপুৰত 5টা পৰিষদীয় সমষ্টিৰ বাবে আজি 21গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। দৰঙাজুলি, নাগৰিজুলি আৰু শুক্লাই চাইৰফাং সমষ্টিৰ মনোনয়ন পত্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ কৰা হয়। গয়বাৰী আৰু গোৰেশ্বৰ সমষ্টিৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত জমা কৰা হয়। দৰঙাজুলি সমষ্টিত 3গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। নাগৰিজুলি সমষ্টিত 6গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰে 5গৰাকী নিৰ্দলীয় আৰু 1গৰাকী UPPLৰ প্ৰাৰ্থী। গয়বাৰী সমষ্টিত BPFৰ জিতেন মুছাহাৰী, UPPLৰ প্ৰমোদ বড়ো, কংগ্ৰেছৰ ৰুমি সিং মুছাহাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰদীপ ৰাভা নামৰ এজন নিৰ্দলীয় প্ৰাৰ্থীয়েও সমষ্টিটোত মনোনয়ন পত্ৰ জমা দিয়ে। শুক্লাই চেৰফাং সমষ্টিত BPFৰ গণেশ কছাৰী, UPPLৰ প্ৰদীপ নাৰ্জাৰী আৰু নাইবেন্দ্ৰ বড়ো নামৰ এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। একেদৰে গোৰেশ্বৰ সমষ্টিত BPFৰ মহেশ্বৰ বসুমতাৰী, CPIMৰ নিকুঞ্জ চৌধুৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী ধৰণীধৰ বড়োৱে মনোনয়ন পত্ৰ দাখিল কৰে। কোকৰাঝাৰত 12টা পৰিষদীয় সমষ্টিৰ বাবে মুঠ 129গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। জিলাখনত মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা BTCৰ মুখ্য কাৰ্যবাহী সদস্য আৰু UPPLৰ সভাপতি প্ৰমোদ বড়োৱে দতমা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে। দেৱৰগাঁও সমষ্টিত BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীয়েও আজি মনোনয়ন পত্ৰ জমা কৰে। চিৰাং জিলাত 7টা পৰিষদীয় সমষ্টিত আজি 33গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। থুৰিবাৰী সমষ্টিত বিজনীৰ বিধায়ক BJPৰ অজয় কুমাৰ ৰায়ক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। দলটোৰ প্ৰভাত বসুমতাৰী আৰু সুভাষ চন্দ্ৰ বসুমতাৰীয়ে সুভাজাৰ আৰু মানস চেৰফাং সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে। বাক্সা জিলাত 6টা সমষ্টিৰ বাবে 61গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ইয়াৰে 45গৰাকী আজি আৰু 16গৰাকীয়ে কালি মনোনয়ন দাখিল কৰে। ধেমাজি আৰক্ষীয়ে শেহতীয়াকৈ কেইবাখনো শিক্ষানুষ্ঠানত বাল্য বিবাহ আৰু নতুন ফৌজদাৰী আইন সন্দৰ্ভত এলানি সজাগতা সভা অনুষ্ঠিত কৰে। গোগামুখ, তুলসীবাৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, ধেমাজি ৰায়চাপৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু মৰিধৰ মহাবিদ্যালয়ত সজাগতা সভাৰ লগতে বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হয়। আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ৰ উপস্থিতিত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰা হয়। ইয়াৰে পাছতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নতুন ফৌজদাৰী আইনৰ বিষয়ে বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শ্ৰেষ্ঠ 3গৰাকী প্ৰতিযোগীক প্ৰশস্তিপত্ৰ আৰু বঁটাৰে পুৰস্কৃত কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05